এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিয়লি কেৱড়িয়াত 1,140 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আছিয়ান আৰু সহযোগী ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন ADMM প্লাছত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি মালয়েছিয়ালৈ ৰাওনা হ'ব। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ভাৰত এসময়ত জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক সামৰ্থ্যৰ ক্ষেত্ৰত অগ্ৰণী আছিল বুলি কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰিছে। আৰু ভাৰত আজি মহিলাৰ ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। ভ্ৰমণকালত শ্ৰীমোডীয়ে আজি বিয়লি কেৱড়িয়াৰ একতানগৰত 1,140 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত ৰাজপিপলাৰ বিৰচামুণ্ডা জনজাতীয় বিশ্ববিদ্যালয়, ৱামন বৃক্ষবাটিকা, বৈদ্যুতিক বাছ চাৰ্জিং ডিপো আৰু 25খন বৈদ্যুতিক বাছৰ সেৱা অন্যতম। ইয়াৰ উপৰি শ্ৰীমোডীয়ে ভাৰতৰ ৰাজকীয় সংগ্ৰহালয়, ক্ৰীড়া চৌহদ, শুলপানেশ্বৰ ঘাটৰ সমীপত অৱতৰণ সেতুৰ উন্নয়ন আৰু একতাৰ প্ৰতিমূৰ্তিত ট্ৰেভেলেটৰ অৰ্থাৎ ঘূৰ্ণীয়মান পথসহ ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। কাইলৈ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি পুষ্পাৰ্ঘ্য নিবেদন কৰিব। তেওঁ লগতে একতা দিৱসৰ সংকল্প আৰু কুচকাৱাজতো ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটৰ কেৱড়িয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰতীকস্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। বিহাৰৰ ৰাজধানী পাটনাত আজি এখন সংবাদমেলত শ্ৰীশ্বাহে কয় যে প্ৰতিবছৰে 31 অক্টোবৰত একতানগৰত এই কুচকাৱাজৰ আয়োজন কৰা হ'ব। শ্ৰীশ্বাহে কয় যে কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্মবাৰ্ষিকী উদযাপন কৰাৰ পৰিপ্ৰেক্ষিতত এই কুচকাৱাজ অনন্যৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত প্ৰতিবছৰে আয়োজন কৰা গণৰাজ্য দিৱসৰ কুচকাৱাজৰ দৰে একতাৰ কুচকাৱাজৰো আয়োজন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ, ৰাজ্যিক আৰক্ষী বাহিনীসমূহৰ লগতে দেশৰ বিভিন্ন অংশৰ শিল্পীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰক্ষী বাহিনীসমূহৰ অদম্য সাহস আৰু বলিদানৰ বাবে এই কুচকাৱাজ তেওঁলোকৰ নামত উৎসৰ্গিত কৰা হৈছে বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এইবেলি দেশৰ প্ৰতিখন ৰাজ্য, জিলা, বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ব্যাপক পৰিসৰত একতাৰ দৌৰৰ আয়োজন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে বিৰচা মুণ্ডাৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ একতানগৰত ভাৰত পৰ্বৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে ভাৰত পৰ্বৰ অন্তিম দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হ'ব। সেই দিনটোত জনজাতীয় সংস্কৃতি, নৃগোষ্ঠীয় বস্ত্ৰ সম্ভাৰ আৰু সংগীতৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য শীৰ্ষ সন্মিলন 2025ত অংশগ্ৰহণ কৰিব। মহৰ্ষি দয়ানন্দ সৰস্বতীৰ 200 বছৰীয়া জয়ন্তী আৰু আৰ্য সমাজৰ সেৱাৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ লগত সংগতি ৰাখি সেৱাৰ স্বৰ্ণীল 150 বছৰ শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। এই প্ৰদৰ্শনীত শিক্ষা, সামাজিক সংস্কাৰ আৰু আধ্যামিক উত্থানৰ ক্ষেত্ৰত আৰ্য সমাজৰ অৱদানৰ মাধ্যমেৰে সংস্থাটোৰ পৰিৱৰ্তনকাৰী যাত্ৰাৰ বিষয়ে আলোকপাত কৰা হ'ব। এই প্ৰদৰ্শনীত দেশ বিদেশৰ আৰ্য সমাজৰ গোটসমূহৰ প্ৰতিনিধিবৰ্গই ভাগ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি আৰ্য সমাজৰ প্ৰতিষ্ঠাপক মহৰ্ষি দয়ানন্দ সৰস্বতীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে মহৰ্ষি দয়ানন্দ সৰস্বতীয়ে বেদৰ জ্ঞানসমূহ সহজ ভাষাত জনসাধাৰণৰ বোধগম্য কৰাত বিশেষ ভূমিকা পালন কৰিছিল। তেওঁ কয় যে মহৰ্ষি দয়ানন্দে মহিলাৰ শিক্ষাৰ অধিকাৰ, সমতা আৰু মৰ্যাদা সুনিশ্চিত কৰাৰ উপৰি সমাজৰ পৰা বাল্যবিবাহ, সতীদাহ প্ৰথা আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। গুৰুকুল পদ্ধতি পুনৰুজ্জীৱিত কৰাৰ জৰিয়তে দয়ানন্দ সৰস্বতীয়ে ভাৰতৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাক পুনৰ প্ৰতিষ্ঠা কৰিছিল বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 1 নৱেম্বৰৰ পৰা হ'বলগীয়া আছিয়ান ৰাষ্ট্ৰ আৰু সহযোগী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন ADMM প্লাছত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ ৰাওনা হ'ব। শ্ৰীসিঙে সামাজিক মাধ্যম একযোগে কয় যে ভাৰত আৰু আছিয়ান সদস্য ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সুদৃঢ় কৰা আৰু এক্ট ইষ্ট নীতি আগুৱাই নিয়াৰ এই বৈঠকৰ মূল উদ্দেশ্য। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে আছিয়ান আৰু সহযোগী ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ লগতে মালয়েছিয়াৰ জ্যেষ্ঠ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এন ডি এ আৰু মহামিত্ৰজোঁটৰ তাৰকা প্ৰচাৰক তথা শীৰ্ষ নেতাসকলে ভোটদাতাক আকৰ্ষিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুজাফৰপুৰত এখন প্ৰচাৰ সভাত অংশ লৈ কয় যে বিহাৰৰ জনসাধাৰণৰ বাবে শিক্ষা, স্বাস্থ্য, জলসিঞ্চনকে ধৰি বিভিন্ন ক্ষেত্ৰত সুযোগ সুনিশ্চিত কৰিবলৈ এন ডি এ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলক ছট পূজাক অপমান কৰা বুলি অভিযোগ কৰি কয় যে কংগ্ৰেছ আৰু আৰ জে ডিয়ে সতী মায়াক অসন্মান কৰাৰ লগতে এই উৎসৱক এখন নাটক বুলি অভিহিত কৰে। ইয়াৰ বিপৰীতে এন ডি এ আৰু বিজেপি বিহাৰৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰসাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বিহাৰৰ আত্মসন্মানত আঘাত কৰা এই আক্ৰমণ বা অপমান ৰাজ্যখনৰ জনসাধাৰণে কেতিয়াও নাপাহৰে। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছ আৰু আৰ জে ডিৰ মূল পৰিচয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই দলসমূহে কেইবা দশকজুৰি বিহাৰত শাসন কৰিলেও তেওঁলোকে কেতিয়াও ৰাজ্যখনৰ উন্নয়ন সাধন কৰিব নোৱাৰে। শ্ৰীমোদীয়ে আৰ জে ডিৰ প্ৰচাৰ অভিযানৰ সময়ত ছুৰী, পিষ্টল, বন্দুক আদি দেখা পোৱা বুলি অভিযোগ কৰি কয় যে এইসমূহে দলটোৰ মানসিকতাৰ পৰিচয় দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ প্ৰতিটো পাকঘৰতে যাতে ভাৰত তথা বিহাৰৰ কমেও এবিধকৈ হলেও খাদ্য সম্ভাৰ থাকে তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ লগতে কয় যে ৰাজ্যখনৰ যুৱক যুৱতী আৰু কৃষকসকলৰ বিকাশৰ প্ৰচুৰ সম্ভাৱনা আছে কাৰণ ৰাজ্যখনৰ উন্নত মানৰ লিচু, মগহী পাণ, জৰ্দালু আম আৰু মিথিলা মাখনৰ গোলকীয় স্বীকৃতি লাভৰ যথেষ্ট সম্ভাৱনা আছে। ইপিনে আৰ জে ডিৰ নেতা তথা মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী প্ৰসাদ যাদৱে আজি 10খন প্ৰচাৰ অভিযানত অংশ ল'ব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেখপুৰা জিলাৰ বৰবিঘা আৰু নালন্দা জিলাৰ নুৰচৰাইত নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব। ৰাজ্যখনত 121টা বিধানসভা সমষ্টিৰ বাবে অহা 6 নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভাৰত এসময়ত জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক সামৰ্থ্যৰ ক্ষেত্ৰত অগ্ৰণী আছিল বুলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰিছে। ভাৰত সামুদ্ৰিক সপ্তাহ 2025ৰ সামুদ্ৰিক ক্ষেত্ৰৰ মানৱ ৰাজধানী শীৰ্ষক সত্ৰত মূল ভাষণ প্ৰদান কৰি শ্ৰীমাণ্ডাভিয়াই আজি এইদৰে প্ৰকাশ কৰে। ডঃ মাণ্ডাভিয়াই ভাৰতীয় ব্যৱসায়ীসকলে ভাস্কোডা গামাৰ ভাৰত আগমনৰ বহু পূৰ্বেই বিশ্বৰ বিভিন্ন দেশৰ সৈতে বাণিজ্যিক পথ স্থাপন কৰিছিল বুলি উল্লেখ কৰে। তেওঁ লগতে সদাগৰসকলৰ বাবে গোলকীয় পৰ্যায়ত পথ প্ৰদৰ্শক হিচাপে স্বীকৃত প্ৰাক আধুনিক কালৰ কচ্চৰ নাগৰিকসকলৰ দিক নিৰ্ণায়ক হাতপুথি মালামনি পুথিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে সামুদ্ৰিক অমৃতকাল দৃষ্টিভংগী 2047 বাস্তৱায়িত কৰাৰ বাবে প্ৰাচীন সামুদ্ৰিক জ্ঞানৰ সমল ব্যৱহাৰ কৰিব লাগিব। এই চহকী ঐতিহ্যৰ উদযাপন আৰু আগুৱাই নিয়াৰ বাবে লোথালত সামুদ্ৰিক চৌহদ নিৰ্মাণ কৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰত আজি নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমী খেলপথাৰত হ'বলগীয়া মহিলাৰ আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাত আৰম্ভ হ'ব। আকাশবাণীয়ে দুপৰীয়া 2:30ৰ পৰা হিন্দী আৰু ইংৰাজী ভাষাত খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। ইপিনে দক্ষিণ আফ্ৰিকা প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত কালি দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক 125 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাইকৈ বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি কেৱৰিয়াত 1140 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আছিয়ান আৰু সহযোগী ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন এ ডি এম এম প্লাছত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি মালয়েছিয়ালৈ ৰাওনা হ'ব। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ভাৰত এসময়ত জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক সামৰ্থ্যৰ ক্ষেত্ৰত অগ্ৰণী আছিল বুলি কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰিছে আৰু ভাৰত আজি মহিলাৰ আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।